إنما الصدقات للفقراء والمساكين والعاملين عليها والمؤلفة قلوبهم وفي الرقاب والغارمين وفي سبيل الله وابن السبيل فريضة من الله والله عليم حكيم
ফরজ সাদাকা হৈছে কেৱল ফকীৰ, মিস্কিন আৰু সাদাকা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে আৰু যাৰ অন্তৰ সত্যৰ প্ৰতি আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে, লগতে বিপদগ্ৰস্ত মুছাফিৰসকলৰ বাবে। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত ফৰজ বিধান। আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়।